এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলত দুটা লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন, দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত, বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন আৰু দবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত কাইলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলিৰে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলটোত দুটা লেনযুক্ত ৰেলপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিল্লীৰ আৰব শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া পৰামৰ্শ অনুযায়ী অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক মন্ত্ৰীসভা সমিতিয়ে এই টানেলটোত ৰেলপথ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। 12,000 কোটি টকা ব্যয় সাপেক্ষ উত্তৰ পূৰ্বাঞ্চলৰ এই প্ৰথমটো নদী সুৰংগ নিৰ্মাণ হৈ উঠিলে নুমলীগড়ৰ পৰা গহপুৰৰ মাজৰ 240 কিলোমিটাৰ দৈৰ্ঘ্য কেৱল 35 কিলোমিটাৰ হ'বগৈ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা যোৱা 5টা বছৰত অসমৰ ছবি দেশৰ দ্ৰুত বিকশিত ৰাজ্যলৈ পৰিণত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2020ৰ পৰা 2025 চনলৈ অসমৰ 45% বিকাশ হৈছে আৰু দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশৰ হাৰ সৰ্বাধিক বুলি ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত জনমৰিয়াই 54% বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো 53% হাৰত বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ পাছতে অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠন হ'বলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে। সৌৰশক্তি উৎপাদনৰ ক্ষেত্ৰত অসমে উল্লেখনীয় অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পৰৱৰ্তী 1.5 মাহৰ ভিতৰতে ৰাজ্যখনত অতিৰিক্ত 350 মেগাৱাট সৌৰশক্তি উৎপাদন কৰা হ'ব আৰু ইয়াক গ্ৰীডত সংযুক্ত কৰা হ'ব। শক্তি উৎপাদনৰ অভিনৱ কৌশল হিচাপে ৰাজ্যখনৰ 5খন ওখ স্থানত জলাধাৰ নিৰ্মাণ কৰি দিনৰ ভাগত সৌৰশক্তি চালিত পাম্পেৰে জলৰাশি উত্তোলন কৰি নিশাৰ ভাগত এই জলৰাশিৰে টাৰ্বাইনৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদনৰ এটা অভিনৱ আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে আজি জানিবলৈ দিয়ে। নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্ৰদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্ৰথমটো কৰ্কট ৰোগৰ প্ৰটন থেৰাপী মেচিন স্থাপন কৰা হ'ব। কোভিড কালত অসমৰ ৰাইজৰ দান বৰঙণিৰ পৰা সংগৃহীত 50 কোটি টকাৰ লগতে ৰাজহুৱা খণ্ডৰ কেইবাটাও প্ৰতিষ্ঠানৰ সামাজিক সাহায্য পুঁজিৰ পৰা লাভ কৰা 50 কোটি টকাসহ অসম চৰকাৰে আবণ্টন কৰা পুঁজিৰে মুঠ 500 কোটি টকা ব্যয় সাপেক্ষে এই অত্যাধুনিক চিকিৎসা প্ৰকল্প স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ মহিলাসকললৈ 8,000 টকাকৈ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে।
ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব।
ডঃ শৰ্মাই লগতে কয় যে বছৰি 4 লাখ টকাতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰৰ সুবিধাৰ্থে বাবু আঁচনিৰ জৰিয়তে স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰক 2,000 আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰলৈ 1,000 টকাকৈ আগবঢ়োৱা হ'ব। ৰাজ্যৰ শিক্ষাখণ্ডত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ভালেখিনি কম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ হাৰ পূৰ্বৰ 30% পৰা বৰ্তমান 17.5% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙাত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি সংবাদমেলত ঘোষণা কৰে। শ্ৰীমোদীয়ে ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ পৰা গেলেফুলৈ নতুন ৰেলপথৰ আধাৰশিলা স্থাপন কৰিব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ অসমৰ 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন দিয়ে। মন্ত্ৰীসভাই লগতে MMCH আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি 800খন বিচনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে 1,201 কোটি 16 লাখ টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন জনায়। হোজাই জিলা প্ৰশাসনে কাইলৈ ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰে আৰু 1200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1170টা পৰিয়ালৰ ভিতৰত 1018টা উচ্ছেদ কৰা হ'ব। বাকী 152টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ সংস্থাপনৰ দাবী জনাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। ধেমাজি জিলাত দুষ্প্ৰাপ্য বাদুলী সংৰক্ষণেৰে এটা পৰিয়ালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে জোনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগু আৰু তেওঁৰ পৰিয়ালে দীৰ্ঘদিন ধৰি নিজৰ বাৰীত কেইবা হাজাৰ বাদুলী সুৰক্ষিতভাৱে আশ্ৰয় দি আহিছে। প্ৰায় 20 বিঘা বাঁহ বাৰীত বাদুলীসমূহক নিৰাপদ আশ্ৰয় দিয়াৰ উপৰি চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে প্ৰকৃতিপ্ৰেমী বলেন পেগুৱে আমাৰ সংবাদদাতাৰ আগত এইদৰে কয়।
ঠিক আমি সৰুৰ পৰাই দেখি আহিছো, দেউতা দিনৰ পৰাই মানে বাদুলী আছে। দেউতাই মানে এডোখৰ জংঘল আমাৰ দেউতাৰ যিমানখিনি মাটি আছিলে আৰু এডোখৰ মানে অংশ মানে চাফা নকৰাকে খেতি নকৰাকে হৰিণ হিচাপত দেউতাই মানে খুব এটা ভৱিষ্যত কিবা ভাবি পেলাই ৰাখিলে। তো এইখিনিতে চাৰিওফালে বনানীকৰণ শেষ হ'ল, কাৰণে গছ গছনি নাই চাৰিওফালে। ঠিক তেতিয়াৰ পৰাই মানে বাদুলী ইয়াত থাকিবলৈ আৰম্ভ কৰিলে। তাতে খুব নিৰাপত্তা অনুভৱ কৰিলে, ছেফটি ফিল কৰিলে। তেতিয়াৰ পৰা বাঢ়ি আছে বাঢ়ি আছে। তো আমি কেঠাও ভাই ককাই আমি দেউতা মৰি যোৱাৰ পিছতো আমি গছ গছনি ৰৈ জংঘলটো অকণমান বলিম মানে যিটো আয়াখন অলপমান ভৰালো, ভৰাই আৰু বেছি তাৰমানে সিহঁতৰ বংশবৃদ্ধি হ'বলৈ ধৰিলে।
ইংৰাজী নৱবৰ্ষ 2026ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা বিৰাজ কৰিছে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশীষ ল'বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত বহু লোক সমবেত হয়। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাতো আজি বহু লোকে ভিৰ কৰা দেখা যায়। নৱবৰ্ষৰ প্ৰথম দিনটোত চিৰিয়াখানালৈ 6024গৰাকী দৰ্শনাৰ্থীৰ আগমন ঘটে বুলি চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। কৰ্তৃপক্ষৰ নীতি অনুসৰি শুকুৰবাৰে চিৰিয়াখানা বন্ধ ৰখা হয় যদিও কাইলৈ নতুন বছৰ উপলক্ষে চিৰিয়াখানা মুকলি থাকিব। ইপিনে আত্মীয় বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে দিনটো আনন্দৰে অতিবাহিত কৰিবলৈ আজি বহুলোক বনভোজস্থলী আৰু নৈসৰ্গিক সৌন্দৰ্যৰে পৰিপূৰ্ণ স্থানসমূহত উপস্থিত হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, গুৱাহাটী তাৰকাগৃহ, বিজ্ঞান সংগ্ৰহালয়, ৰাজ্যিক সংগ্ৰহালয় আৰু উদ্যানসমূহতো বহু লোকে আনন্দ উপভোগ কৰা দেখা যায়। নৱবৰ্ষক আদৰাৰ বাবে ৰাজ্যৰ ঠায়ে ঠায়ে বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হৈছে। শিৱসাগৰ জিলাতো ৰাইজে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰে। শিৱসাগৰ নগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰি, তলাতল ঘৰ প্ৰাংগণ আদিৰ লগতে দিচাংমুখ দিশৌমুখৰ বনভোজস্থলীসমূহত ব্যাপক জনসমাগম দেখা যায়। জিলাখনৰ মন্দিৰ মছজিদ গীৰ্জাসমূহত নেদেখাজনৰ আশীষ ল'বলৈ পুৱাৰে পৰা বহুলোকে ভিৰ কৰে। চৰাইদেউ মৈদামথলীতো আজি সহস্ৰাধিক দৰ্শনাৰ্থীৰ সমাৱেশ ঘটে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক বনভোজ দলৰ উপস্থিতিত মৈদামথলীত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। দেশী বিদেশী পৰ্যটকে মৈদামৰ ঐতিহ্য সম্পৰ্কে জনাৰ বাবে অঞ্চলটোত ভিৰ কৰিছে। হোজাই জিলাতো আজি ৰাইজে উৎসাহ উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰে। জিলাখনৰ ইতিহাস প্ৰসিদ্ধ লংকেশ্বৰী মন্দিৰ, ইতিহাস প্ৰসিদ্ধ আকাশীগংগা শিৱ মন্দিৰকে ধৰি বিভিন্ন স্থানত দৰ্শনাৰ্থীৰ সমাগম হয়। কাৰ্বি আংলং জিলাৰ ডিফুত আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰা ডিফু ক্লাবৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগতে নৱবৰ্ষ উদযাপন অনুষ্ঠানৰো আয়োজন কৰা হয়। যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়ী গোসানী দেৱালয়ত সহস্ৰাধিক ভক্তৰ সমাগম হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন স্থানতো আজি নৱবৰ্ষ উদযাপনৰ বাবে অগণন লোক সমবেত হয়। মাজুলী জিলাৰ সত্ৰ নামঘৰসমূহত আজি বছৰটোৰ বাবে কুশল কামনা কৰি সেৱা ল'বলৈ ভক্তসকল সমবেত হয়। ডিব্ৰুগড় জিলাৰ মদাৰখাট ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত 30 সংখ্যক সদৌসম নৱবৰ্ষ প্ৰাইজমানী মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতাত বোকাখাটৰ তিখেশ্বৰ কুৰ্মীয়ে প্ৰথম স্থান লাভ কৰে। ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ৰ ক্ৰীড়া প্ৰাংগণৰ পৰা পুৱা 4 বজাত আৰম্ভ হোৱা মাৰাথন দৌৰত ৰাজ্যৰ বিভিন্ন ঠাইৰ ভালে সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰ তলিৰে নিৰ্মাণ হ'বলগীয়া 4-লেনযুক্ত টুইন টিউব টানেলত 2-লেনযুক্ত ৰেলপথ সংযোজনত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। দেশৰ প্ৰথম ৰাজ্য হিচাপে অসমৰ অষ্টম দৰমহা আয়োগ গঠনৰ সিদ্ধান্ত। বছৰৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 100খন বিদ্যালয় নিৰ্মাণৰ বাবে 455 কোটি টকাত অনুমোদন। আৰু ডবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6000 বিঘা ভূমিত কাইলৈ প্ৰশাসনৰ উচ্ছেদ অভিযান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।